قال فرعون آمنتم به قبل أن آذن لكم إن هذا لمكر مكرتموه في المدينة لتخرجوا منها أهلها فسوف تعلمون
فرعون قال كي মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ইমান আনিলা, নিশ্চয় এইটো এটা চক্ৰান্ত। তোমালোকে নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে এই চক্ৰান্ত ৰচিছা। এতেকে তোমালোকে অতি শীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা।